লেবিয়া পুস্তক 16 অধ্যায় মহাপ্ৰায়চিত্ৰৰ দিনৰ কাৰ্য। হাৰুণৰ যি দুজন পুত্ৰ জিহুৱাৰ ওচৰলৈ গ'ল, তেওঁলোকৰ মৃত্যুৰ পাছত জিহুৱাই মুচিক কৈছিল। জিহুৱাই মুচিক এই কথা ক'লে, হাৰুণ নমৰিবৰ বাবে চন্দুকৰ ওচৰত থকা পাপাৱৰণৰ সন্মুখলৈ প্ৰভেদক বস্তুৰ ভিতৰত পবিত্ৰ স্থানলৈ সকলো সময়ত নুসুমাবৰ বাবে আজ্ঞা কৰা, কিয়নো মই পাপাৱৰণৰ ওপৰত মেঘত দৰ্শন দিম। হাৰুণে এইদৰে পবিত্ৰ স্থানত সোমাব লাগিব। তেওঁ পাপাৰ্থক বলিৰ বাবে এটা দমৰা গৰু আৰু হোমৰ অৰ্থে এটা মতা মেৰ লগত ল'ব। তেওঁ সন সূতাৰ পবিত্ৰ বস্ত্ৰখন গাত ল'ব, সনৰ জাঙীয়াটো পিন্ধিব, সনৰ টঙালী গছ কঁকালত বান্ধিব আৰু পাকটো পিন্ধিব। এইবোৰ পবিত্ৰ বস্ত্ৰ, তেওঁ পানীত গা ধুই এইবোৰ পিন্ধিব। পাছত তেওঁ ইজৰাইলৰ সন্তানসকলৰ সমাজৰ পৰা পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ দুটা ছাগলী আৰু হোমৰ অৰ্থে এটা মতা মেৰ ল'ব। আৰু হাৰুণে পাপাৰ্থক বলিৰ বাবে দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়চিত্ৰ কৰিব। তেতিয়া তেওঁ নিশ্চয়কৈ ছাগলী দুটা ল'ব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত জিহুৱাৰ আগত উপস্থিত হ'ব। তেতিয়া হাৰুণে সেই দুটা মেৰ ছাগলীৰ বিষয়ে চিঠি খেলিব। এটা গুটি জিহুৱাৰ বাবে, আনটো অজাজেলৰ বাবে হ'ব। তেতিয়া যি ছাগলী জিহুৱাৰ নামত উঠিব, হাৰুণে সেই ছাগলীটো লৈ পাপাৰ্থক বলিস্বৰূপে উৎসৰ্গ কৰিব। কিন্তু যি ছাগলী অৰ্থে অজাজেলৰ নামত গুটি উঠিব, তাক অজাজেললৈ অৰ্থাৎ ভিতৰলৈ পঠিয়াবৰ কাৰণে তাৰ প্ৰায়চিত্ৰ কৰিবলৈ জিহুৱাৰ সন্মুখত তাক জীয়াই উপস্থিত কৰিব লাগিব। তেতিয়া হাৰুণে নিজৰ বাবে লোৱা পাপাৰ্থক বলি দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়চিত্ৰ কৰিব। তেওঁ নিজৰ বাবে লোৱা সেই পাপাৰ্থক বলিৰ বাবে অনা দমৰা গৰুটো কাটিব। হাৰুণে জিহুৱাৰ সন্মুখত থকা বেদীৰ ওপৰৰ পৰা জ্বলা আঙঠাৰে এটা আঙঠা ধৰাত ভৰাই ল'ব আৰু মিহিকৈ গুড়ি কৰা দুমুঠি সুগন্ধি ধূপ লৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব আৰু তেওঁ নমৰিবলৈ সাক্ষ্যফলিৰ চন্দুকৰ ওপৰত থকা পাপাৱৰণক যেন ধূপৰ ধোঁৱাই ঢাকে, এইকাৰণে সেই সুগন্ধি ধূপ জিহুৱাৰ সন্মুখত থকা জুইত দিব। তেতিয়া তেওঁ সেই দমৰাৰ অলপমান তেজ লৈ পূবফালে থকা পাপাৱৰণত আঙুলিৰে ছটিয়াব আৰু আঙুলিৰে পাপাৱৰণৰ সন্মুখতো সেই তেজৰ কিছুলৈ সাতবাৰ ছটিয়াব। তেতিয়া তেওঁ লোকসকলৰ পাপাৰ্থক বলিৰ ছাগলীটো কাটি তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব আৰু দমৰাৰ তেজ লৈ যেনেকৈ কৰিছিল তেনেকৈ ইয়াৰ তেজকো কৰিব, অৰ্থাৎ পাপাৱৰণত আৰু পাপাৱৰণৰ সন্মুখত তাক ছটিয়াব। এইদৰে ইজৰাইলৰ সন্তানসকলৰ সকলো প্ৰকাৰৰ অসুচ আৰু অপৰাধৰ কাৰণে, তেওঁলোকৰ আটাই পাপৰ কাৰণে তেওঁ পবিত্ৰ স্থান প্ৰায়চিত্ৰ কৰিব আৰু যি সাক্ষাৎ কৰা তম্বু তেওঁলোকৰ লগত তেওঁলোকৰ সকলো প্ৰকাৰৰ অসুচৰ মাজত আছে তাকো সেইদৰে কৰিব। আৰু প্ৰায়চিত্ৰ কৰিবলৈ পবিত্ৰ স্থানত তেওঁ সোমোৱাৰে পৰা নিজক, নিজ বংশক আৰু ইজৰাইলৰ গোটেই সমাজক প্ৰায়চিত্ৰৰ সম্পূৰ্ণকৈ প্ৰায়চিত্ৰ নকৰালৈকে কোনো কোনো লোক সেই সাক্ষাৎ কৰা তম্বুত নাথাকিব। তেওঁ জিহুৱাৰ সন্মুখত থকা বেদীৰ ওচৰলৈ ওলাই গৈ তাক প্ৰায়চিত্ৰ কৰিব। তেওঁ সেই দমৰাটোৰ অলপ তেজ আৰু ছাগলীটোৰ অলপ তেজ লৈ বেদীৰ চাৰিওফালে হিংকেই তাত লগাই দিব আৰু তেওঁ নিজ আঙুলিৰে তেজৰ কিছু লৈ তাৰ ওপৰত সাতবাৰ ছটিয়াই তাক শুচি কৰিব আৰু ইজৰাইলৰ সন্তানসকলৰ সকলো প্ৰকাৰৰ অসুচৰ পৰা শুচি কৰি তাক পবিত্ৰ কৰিব। এইদৰে পবিত্ৰ স্থান সাক্ষাৎ কৰা তম্বু আৰু বেদী প্ৰায়চিত্ৰ কৰাৰ পাছত হাৰুণে সেই জীয়া ছাগলীটো আনিব। পাছত তেওঁৰ হাত দুখন সেই জীয়া ছাগলীটোৰ মূৰত দিব আৰু ইজৰাইলৰ সন্তানসকলৰ সকলো অপৰাধ আৰু তেওঁলোকৰ আটাই অধৰ্ম, তেওঁলোকৰ সকলো পাপ তাৰ ওপৰত স্বীকাৰ কৰি তেওঁ সেই সকলোকে সেই ছাগলীৰ মূৰত অৰ্পণ কৰিব। পাছে যুগুতে থকা মানুহ এটাৰ হতুৱাই তাক মৰুভূমিলৈ পঠিয়াই দিব আৰু ছাগলীটোৱে নিজৰ ওপৰত তেওঁলোকৰ সকলো অপৰাধ নিৰ্জন ঠাইলৈ বৈ নিব আৰু তাত সেই লোকে সেই ছাগলীটো মৰুভূমিত এৰি দিব। তেতিয়া হাৰুণে সাক্ষাৎ কৰা তম্বুত সোমাব আৰু পবিত্ৰ স্থানত সোমোৱা সময়ত যি সনহোতাৰ বস্ত্ৰবোৰ পিন্ধে তাক হুলুকাই সেই ঠাইতে থ'ব। পাছত তেওঁ কোনো পবিত্ৰ ঠাইত গা ধুই নিজ বস্ত্ৰ পিন্ধি ওলাব আৰু নিজৰ হোম বলি উৎসৰ্গ কৰি নিজক আৰু লোকসকলক প্ৰায়চিত্ৰ কৰিব আৰু পাপাৰ্থক বলিটোৰ তেলখিনি বেদীত দগ্ধ কৰিব আৰু যিজনে অজাজেলৰ কাৰণে ছাগলীটো এৰি দিব তেওঁ নিজ বস্ত্ৰ আৰু গা ধুব আৰু তাৰ পাছত ছাউনীত সোমাব পাৰিব। আৰু পাপাৰ্থক বলিৰ অৰ্থে যি দমৰা গৰু আৰু পাপাৰ্থক বলিৰ অৰ্থে যি ছাগলী, যিবোৰৰ তেজ প্ৰায়চিত্ৰ কৰিবৰ বাবে পবিত্ৰ স্থানৰ ভিতৰলৈ অনা হ'ব আৰু সেইবোৰৰ ছাল, মঙহ আৰু গোবৰৰ জুইত পুৰি ভস্ম কৰা হ'ব। আৰু যিজনে সেইবোৰ পুৰিব তেওঁ নিজ বস্ত্ৰ ধুব, পানীত গা ধুব আৰু তাৰ পাছত ছাউনীত সোমাব পাৰিব। তোমালোকৰ বাবে চিৰস্থায়ী বিধি এই, সপ্তম মাহৰ দশম দিনা স্বদেশীয় হওক বা তোমালোকৰ মাজত বাস কৰা বিদেশীয়ে হওক, তোমালোকে সকলোৱে নিজ নিজ প্ৰাণক দুখ দি লঘোণ দিবা আৰু কোনো কৰ্ম নকৰিবা, কিয়নো সেইদিনা তোমালোকক সুচী কৰিবৰ অৰ্থে তোমালোকক প্ৰায়চিত্ৰ কৰা হ'ব আৰু তোমালোক সকলোৱে পাপৰ পৰা জিহুৱাৰ সাক্ষাতে সুচী হ'বা। সেয়ে তোমালোকৰ সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম দিন, তোমালোকে নিজ নিজ প্ৰাণত দুখ দি লঘোণ দিবা, এয়ে তোমালোকৰ মাজত চিৰস্থায়ী বিধি হ'ব। পিতৃৰ সলনি পুৰোহিত কৰ্ম কৰিবলৈ যিজনক অভিষিক্ত আৰু নিযুক্ত কৰা হ'ব সেই পুৰোহিতে প্ৰায়চিত্ৰ কৰিব আৰু সনহোতাৰ বস্ত্ৰ অৰ্থাৎ পবিত্ৰ বস্ত্ৰবোৰ পিন্ধিব আৰু তেওঁ পবিত্ৰ স্থান প্ৰায়চিত্ৰ কৰিব, সাক্ষাৎ কৰা তম্বু আৰু বেদী প্ৰায়চিত্ৰ কৰিব আৰু পুৰোহিতসকলৰ আৰু গোটেই সমাজৰ বাবে প্ৰায়চিত্ৰ কৰিব। ইজৰাইলৰ সন্তানসকল তেওঁলোকৰ সকলো পাপৰ কাৰণে বছৰৰ ভিতৰত এবাৰ প্ৰায়চিত্ৰ কৰাটোৱেই তোমালোকৰ বাবে চিৰস্থায়ী বিধি হ'ব। তেতিয়া হাৰুণে মুচিক দিয়া জিহুৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে।